মাৰ্ক অধ্যায় ৬। পাছে তেওঁ সেই ঠাইৰ পৰা ওলাই নিজ দেশলৈ আহিল, আৰু তেওঁৰ শিষ্যবিলাকো তেওঁৰ পাছে পাছে আহিল। তেতিয়া বিশ্ৰামবাৰ হলত তেওঁ নামঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে অনেকে শুনি বিস্ময় মানি কলে,
এই মানুহৰ এইবোৰ ক'ৰ পৰা হ'ল? ইয়াক জ্ঞান দিয়া কেনেকুৱা? আৰু ইয়াৰ হাতৰ দ্বাৰাই যে এইৰূপ পৰাক্ৰম কাৰ্যবোৰ সাধিত হয়, এইনো কি?
ই সেই বাঢ়ৈ নহয়নে? মৰিয়মৰ পুতেক আৰু জাকুব, যুচি, যিহুদা আৰু চিমুনৰ ককায়েক নহয়নে? ইয়াৰ ভনীয়েকহঁতো আমাৰ ইয়াত নাইনে?
এইদৰে তেওঁবিলাকে তেওঁত বিঘিনি পালে। তেতিয়া যীশুৱে তেওঁবিলাকক কলে,
আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰত বাজে আন কতো ভাৱবাদী মৰ্যাদাহীন নহয়।
তাতে তেওঁ কেতবিলাক নৰিয়াৰ গাত হাত দি তেওঁলোকক সুস্থ কৰাত বাজে সেই ঠাইত আন একো পৰাক্ৰম কাৰ্য কৰিব নোৱাৰিলে, আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তেওঁ বিস্ময় মানিলে। পাছে তেওঁ চাৰিওফালৰ গাঁৱে গাঁৱে ফুৰি উপদেশ দিলে, আৰু তেওঁ সেই বাৰজন পাচনিক ওচৰলৈ মাতি দুজন দুজনকৈ তেওঁলোকক পঠাবলৈ ধৰিলে, আৰু তেওঁলোকক অসুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি এই আদেশ দিলে,
তোমালোকে বাটৰ নিমিত্তে কেৱল লাখুটিত বাদে পিঠা বা জুলুঙা বা টাঙলিত পইচা এইবোৰ একোকে নল'বা, কিন্তু ফান্তি পিন্ধিবা আৰু চোলা দুটা নিপিন্ধিবা। তোমালোকে যাতে যি ঘৰত সোমোৱা তাৰ পৰা ওলাই নোযোৱা মানে তাতেই থাকিবা, কিন্তু যি ঠাইত তোমালোকক গ্ৰাহ্য নকৰে আৰু মানুহবিলাকে তোমালোকৰ কথা নুশুনে তাৰ পৰা ওলাই যাওঁতে তেওঁবিলাকলৈ সাক্ষ্য হবলৈ তোমালোকৰ ভৰিৰ তলুৱাৰ ধৰিও জোকাৰি পেলাবা।
পাছে তেওঁলোকে ওলাই গৈ মানুহবিলাকে মন পালতাবলৈ প্ৰচাৰ কৰিলে, অনেক ভূত খেদালে আৰু অনেক নৰিয়াৰ গাত তেল ঘঁহি তেওঁলোকক সুস্থ কৰিলে। তেতিয়া তেওঁৰ নাম প্ৰখ্যাত হলত হেৰুদ ৰজাই শুনি কলে,
যোহন বাপ্তাইজক মৃতবিলাকৰ মাজৰ পৰা উঠিল, এই হেতুকে সকলো পৰাক্ৰমে তেওঁ কাৰ্য সাধন কৰিছে।
কিন্তু কোনো কোনোৱে কলে,
তেওঁ এলিয়া।
আনবিলাকে কলে,
ভাৱবাদীবিলাকৰ এজনৰ নিচিনা তেওঁ এজন ভাৱবাদী।
কিন্তু হেৰুদে শুনি কলে,
মই যিজনৰ মূৰ চেদন কৰালো তেওঁ সেই জোহান, তেওঁহে উঠিল।
কিয়নো হেৰুদে আপোন ভায়েক ফিলিপৰ তিৰোতা হেৰুদিয়াক বিয়া কৰিলত তেওঁৰ কাৰণে আগেয়ে নিজে মানুহ পঠাই জোহনক ধৰি বন্দীশালত বন্ধ কৰিছিল, কাৰণ জোহনে হেৰুদক কৈছিল,
তুমি ভাই বোৱাৰীক ৰাখিব নোপোৱা।
তাতে হেৰুদিয়াই তেওঁৰ বিৰোধী হৈ তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিলে, কিন্তু নোৱাৰিলে, কিয়নো হেৰুদে জোহনক ধাৰ্মিক আৰু পবিত্ৰ লোক বুলি জানি তেওঁক ভয় কৰি নিৰাপদে ৰাখিছিল, আৰু তেওঁৰ কথা শুনি অতিশয় চিন্তিত হৈছিল, তথাপি আনন্দেৰে তেওঁৰ কথা শুনিছিল। পাছে সবুদিন হলত যেতিয়া হেৰুদে নিজৰ জন্মদিনৰ দিনা তেওঁৰ ডাঙৰীয়াসকল, সেনাপতি আৰু গালিলৰ প্ৰধান লোকসকললৈ নৈশ ভোজ পাতিলে, আৰু হেৰুদিয়াৰ আপোন জীয়েকে ভিতৰলৈ আহি নাচি হেৰুদ আৰু তেওঁৰে সৈতে ভোজনত বহাসকলক সন্তুষ্ট কৰিলে, তেতিয়া ৰজাই সেই ছোৱালীক কলে,
তুমি যিহকে ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম।
আৰু শপত খাইও তেওঁক কলে,
মোৰ ৰাজ্যৰ আধাখিনিলৈকে যিহকে খোজা তাকে তোমাক দিম।
তেতিয়া তেওঁ বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে,
মই কি খুজিম?
তেওঁ কলে,
জোহন বাপ্তাইজকৰ মূৰ।
তেতিয়াই তাই বেগাই ভিতৰলৈ ৰজাৰ ওচৰলৈ আহি খুজিলে যে,
জোহন বাপ্তাইজৰ মূৰটো এখন থালত গৈ এতিয়াই মোক দিয়ক, মই এই ইচ্ছা কৰোঁ।
তাতে ৰজা শোকাতুৰ হ'ল, কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহাসকলৰ কাৰণে তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰি তেতিয়াই জোহনৰ মূৰটো আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠালে। তাতে তেওঁ গৈ বন্দীশালত তেওঁৰ মূৰ ছেদন কৰি এখন থালত আনি সেই ছোৱালীক দিলে, ছোৱালীয়ে মাকক দিলে। পাছে তেওঁৰ শিষ্যবিলাকে এই কথা শুনিকৈ তেওঁৰ গাড়ী দুখৰ তুলি নি মৈদামত থলে। পাছে পাচনিবিলাকে যীশুৰ ওচৰত গোট খাই তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল এই সকলো তেওঁৰ আগত বৰ্ণনা কৰিলে। তাতে তেওঁলোকক কলে,
তোমালোক অকলেই নিৰ্জন ঠাইলৈ আহি কিছুকাল বিশ্ৰাম কৰা,
কিয়নো অনেক মানুহ অহা যোৱা কৰি থকাত তেওঁলোকে ভোজন কৰিবলৈকো আজৰি নাপালে। তেতিয়া তেওঁলোকে নাৱেৰে অকলেই নিৰ্জন ঠাইলৈ গ'ল। তাতে মানুহবিলাকে তেওঁলোকক যোৱা দেখিলে আৰু অনেকে চিনি পাই আটাই নগৰৰ পৰা বামেদি তালৈ লৰি গৈ তেওঁলোকতকৈও আগ হ'ল। তেতিয়া তেওঁ ওলাই এক বৰ লোকসমূহ দেখি তেওঁলোকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল। আৰু তেওঁবিলাকক অনেক উপদেশ দিবলৈ ধৰিলে। পাছে দিনৰ শেষ হলত তেওঁৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
এই ঠাই নিৰ্জন, দিনৰো শেষ হ'ল, মানুহবিলাকে খাবলৈ চাৰিওফালৰ গাঁৱে ভূঁৱে গৈ কিবা কিবি কিনিবলৈ তেওঁবিলাকক বিদায় দিয়ক।
তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
তোমালোকেই তেওঁবিলাকক খাবলৈ দিয়া।
তাতে তেওঁলোকে তেওঁক ক'লে,
আমি গৈ দুখ আধলিৰ পিঠা কিনি তেওঁলোকক খাবলৈ দিমনে?
কিন্তু তেওঁলোকক ক'লে,
তোমালোকৰ লগত কেইটা পিঠা আছে চোৱা গৈছোন।
পাছে তেওঁলোকে বুজ লৈ ক'লে,
পাঁচোটা পিঠা আৰু দুটা মাছ আছে।
তেতিয়া কেঁচা ঘাঁহৰ ওপৰত সকলোকে জুম জুমকৈ বহুৱাই দিবলৈ তেওঁলোকক আজ্ঞা দিলে। তাতে তেওঁবিলাক এশ এশ আৰু পঞ্চাছ পঞ্চাছ কৰি শাৰী শাৰীকৈ বহিল। তেতিয়া তেওঁ সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে আৰু তেওঁবিলাকক বিলাই দিবলৈ তেওঁ পিঠা ভাগে ভাগে শিষ্যবিলাকক দি থাকিল আৰু মাছ দুটাও সকলোলৈকে ভাগ কৰি দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। পাছে তেওঁলোকে দুখুৰা দুখুৰি পিঠা আৰু মাছেৰে ভৰা বাৰটা পাচি তুলি ল'লে। সেই পিঠা খোৱা মানুহ পাঁচ হাজাৰ আছিল। তেতিয়া তেওঁ লোকসমূহক বিদায় দিয়ে মানে তেওঁৰ শিষ্যবিলাকক তেওঁৰ আগে সিপাৰলৈ বৈচৰিতা নগৰলৈ নাৱত উঠি যাবলৈ আগ্ৰহেৰে আজ্ঞা দিলে। তাতে তেওঁবিলাকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ'ল। পাছে সন্ধ্যাহলত সেই নাওখন সাগৰৰ মাজত আছিল, কিন্তু তেওঁ অকলেই বামত থাকিল। পাছে বতাহৰ সন্মুখীন হোৱাত শিষ্যবিলাকে নাও বাই বাই কষ্ট পোৱা দেখি তেওঁ চতুৰ্থ বৰমান নিশাত সাগৰৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে। কিন্তু সাগৰৰ ওপৰত তেওঁক খোজ কৰা দেখি তেওঁলোকে ভূত বুলি ভাবি আতাহ পাৰিলে, কিয়নো সকলোৱে তেওঁক দেখিছিল আৰু তেওঁলোকৰ উগুল ঢুগুল লাগিছিল। তেতিয়া তেওঁলোকৰ সৈতে কথা হৈ ক'লে,
ধীৰ হোৱা, মইহে, ভয় নকৰিবা।
পাছে তেওঁ নাৱত উঠিলত বতাহ গুচিল। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে, কিয়নো পিঠাৰ বিষয়ে তেওঁলোকে নুবুজিলে, কিন্তু তেওঁলোকৰ অন্তৰ কঠিনহে কৰা হ'ল। পাছে তেওঁলোকে পাৰ হৈ গিনেশ্বৰত প্ৰদেশ পাই নাও লগালে আৰু তেওঁলোক নাৱৰ পৰা ওলালতেই মানুহবিলাকে তেওঁক চিনি পাই সেই গোটেই অঞ্চলৰ চাৰিওফালে লৰি গৈ ৰোগীবিলাকক খাটত তুলি তেওঁ যি ঠাইত আছে বুলি শুনিলে তালৈকে নিবলৈ ধৰিলে আৰু যি যি নগৰ আৰু গাঁৱে ভূঁৱে তেওঁ সোমাইছিল সেই সকলোতে নৰিয়াবিলাকক হাতে বজাৰে থৈ তেওঁবিলাকে যেন তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায় এই প্ৰাৰ্থনা কৰিলে আৰু যিমানবোৰে চুলে সেই সকলোৱে ৰক্ষা পালে।